নিশা ভাববাদী পুস্তক 2 অধ্যায়। ইজৰাইলৰ প্ৰধান লোকসকলৰ পাপ, ইজৰাইলৰ পুনৰ স্থাপন। যিবোৰে নিজৰ নিজৰ হজ্যাত অধৰ্ম কল্পনা কৰে আৰু কুকৰ্ম চিন্তা কৰে তেওঁলোকৰ সন্তাপ হ'ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে কাৰণ তেওঁলোকৰ ক্ষমতা আছে। তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়। এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰীক অত্যাচাৰ কৰে। সেইকাৰণে যীহোৱাই এই কথা কৈছে, চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম। সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা আৰু তোমালোক গৰ্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমংগলৰ সময়। সেইদিনা তোমাৰ শত্ৰুসকলে বিলাপ কৰি কন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব। তেওঁলোকে গাব, আমি ইজৰাইলসকল সম্পূৰ্ণৰূপে ধ্বংস হ'লো। যীহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে, তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহীসকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে। সেইবাবে যীহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব। ভাববাণী প্ৰচাৰ নকৰিবা, তেওঁলোকে কয়। তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয় আৰু নিন্দা অহা উচিত নহয়। যাকোবৰ বংশক প্ৰকৃততে এইদৰে কোৱা উচিত নে? যীহোৱাৰ আত্মা ক্ৰোধত আছেনে? এইবোৰ সঁচাই তেওঁৰ কাৰ্যনে? যিজনে ন্যায়ত চলে মোৰ বাক্যই তেওঁক উপকাৰ নকৰিবনে? ইতিমধ্যে মোৰ লোকসকল শত্ৰুৰ দৰে হৈ উঠিছে। নিৰাপদে আছো বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোছাক আৰু বস্ত্ৰ খুলি লৈছা। তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা। তুমি তেওঁলোকৰ তৰুণ সন্তানসকলৰ পৰা মোৰ আশীৰ্বাদ চিৰকাললৈকে কাঢ়ি লৈছা। উঠা আৰু এই ঠাই এৰি যোৱা। অসুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়, ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ব। মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, মই দ্ৰাক্ষাৰস আৰু সুৰা প্ৰাণৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম, তেনেহ'লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ'বলৈ বিবেচনা কৰা হ'ব। হে জাকুব, মই নিশ্চয় তোমাৰ সকলো লোকক সমবেত কৰিম। মই নিশ্চয় ইজৰাইলৰ অৱশিষ্ট ভাগক একগোট কৰিম। গঁৰালত থকা মেৰ চাকবোৰৰ দৰে আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে মই তেওঁলোকক একত্ৰিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ'ব। কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব। তেওঁলোকে দুৱাৰ ভাঙিব আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব। তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেৰে ওলাই যাব। যীহোৱা তেওঁলোকৰ আগধৰোঁতা হ'ব।